ella akakpani. Batori khoite mojintirani deka. Etiar ghai ghai batori khumuhul. Rastopati Srimati Draupadi Murmu aji Angola aru Botswana bhraman husire dekh dukhonole rauna hobo. Pradhan Mantri Narendra Modi aji Uttar Pradeshor Varanasi sarikhon notun Bande Bharat Express railor jatra khubharambho koribo. Pradhan Mantri aji sandhiya notun Delhit Sarbochcho Nyayalayot aini hahai Pradhan Byabostha Sudriho Koron Sandarbhot ekhon rashtriya sammelon udbodhon koribo. Chhattisgarhot Udanti Area Committee namor Maobadi Guttor sokolo sokriya sodossoi atmosomorpon korise. আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ব্ৰিছবেনৰ গাবাৱাত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি এংগোলা আৰু বটছোৱানা ভ্ৰমণসূচীৰে দেশ দুখনলৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী মুৰ্মু এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গনকালভছ লৰেনকোৰ আমন্ত্ৰণ মৰ্মে দেশখনলৈ যাব। উল্লেখযোগ্য যে এই বছৰ ভাৰত আৰু এংগোলাৰ কূটনৈতিক সম্পৰ্কৰ চল্লিছ বছৰ সম্পূৰ্ণ হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি মুৰ্মুৱে এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে কাইলৈ দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে এঘাৰ নৱেম্বৰত ৰাষ্ট্ৰখনৰ পঞ্চাছ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীতো ভাগ ল'ব। তেওঁ এংগোলাৰ সদনত ভাষণ দিয়াৰ লগতে দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। ভাৰত আৰু এংগোলাৰ মাজত বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্ক আছে। ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত বিভিন্ন খণ্ডত থকা দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰি পাৰস্পৰিক সহযোগিতাৰ দিশটো সুদৃঢ় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমতী মুৰ্মু অহা এঘাৰ নৱেম্বৰত বটছোৱানালৈ যাব। এই ভ্ৰমণে বটছোৱানাৰ সৈতে থকা দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণকালত দেশখনৰ ৰাষ্ট্ৰপতি ডুমা গিডিয়ন বুকুনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দিব আৰু তাত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি সাংস্কৃতিক আৰু ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ঠাইসমূহ পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে শ্ৰীমোদী কালি সন্ধিয়া তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হয়। প্ৰধানমন্ত্ৰীগৰাকীক চহৰখনৰ জনসাধাৰণ তথা দলীয় কৰ্মকৰ্তাসকলে আদৰণি জনায়। আজি শুভাৰম্ভ হ'বলগীয়া নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলকেইখন বানাৰস খাজুৰাহু, লক্ষ্ণৌ চাহাৰণপুৰ, ফিৰোজপুৰ দিল্লী আৰু এনাৰকুলম বেংগালুৰুৰ মাজত চলিব। এই ৰেলকেইখনে যাত্ৰাৰ সময় হ্ৰাস কৰাৰ লগতে সমগ্ৰ দেশতে আঞ্চলিক যোগাযোগ বৃদ্ধি কৰাৰ লগতে পৰ্যটনৰো প্ৰসাৰ কৰিব। বানাৰস খাজুৰাহু বন্দে ভাৰত ৰেলে এই ঠাই দুখনৰ মাজত পোনপটীয়া যোগাযোগ স্থাপনেৰে সম্প্ৰতি চলি থকা বিশেষ ৰেলৰ তুলনাত দুঘণ্টা চল্লিছ মিনিট সময় ৰাহি কৰিব। এই ৰেলখনে বাৰাণসী, প্ৰয়াগৰাজ, চিত্ৰকূট আৰু খাজুৰাহুকে ধৰি দেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ আধ্যাত্মিক আৰু সাংস্কৃতিক স্থানলৈ যোগাযোগ সুচল কৰি তুলিব। লক্ষ্ণৌ চাহাৰণপুৰ বন্দে ভাৰতৰ ৰেলে লক্ষ্ণৌ, সীতাপুৰ, শ্বাহজানপুৰ, বৰেলি, মুৰালাবাদ, বিজনোৰ আৰু চাহাৰণপুৰৰ যাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰাৰ লগতে ৰুৰ্কি হৈ হৰিদ্বাৰলৈ যোগাযোগ সুচল কৰিব। একেদৰে ফিৰোজপুৰ দিল্লী বন্দে ভাৰত ৰেলে ৰাষ্ট্ৰীয় ৰাজধানী আৰু পাঞ্জাৱৰ কেইবাখনো মূল চহৰৰ মাজত যোগাযোগ সুদৃঢ় কৰিব। দক্ষিণ ভাৰতত এনাৰকুলম বেংগালুৰু বন্দে ভাৰত ৰেলে মুখ্য তথ্য প্ৰযুক্তি আৰু বাণিজ্যিক কেন্দ্ৰসমূহলৈ শিক্ষাৰ্থী, পেছাদাৰী লোক তথা পৰ্যটকসকলৰ ভ্ৰমণৰ ক্ষেত্ৰত আৰামদায়ক যাত্ৰা নিশ্চিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া নতুন দিল্লীৰ সৰ্বোচ্চ ন্যায়ালয়ত আইনী সহায় প্ৰদান ব্যৱস্থা সুদৃঢ়কৰণ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। শ্ৰীমোদীয়ে এই সন্মিলনত ৰাষ্ট্ৰীয় বৈধ সেৱা প্ৰাধিকৰণে প্ৰস্তুত কৰা সামূহিক মধ্যস্থতা প্ৰশিক্ষণ ব্যৱস্থা মুকলি কৰাৰ লগতে সমাৱেশতো অংশ ল'ব। দুদিনীয়া এই সন্মিলনত আইনী সাহায্য প্ৰতিৰক্ষা পৰামৰ্শ ব্যৱস্থা, অৰ্ধ আইনী স্বেচ্ছাসেৱক, অধিবক্তাৰ দল, স্থায়ী লোক আদালত আৰু আইন সেৱা প্ৰতিষ্ঠানসমূহৰ আৰ্থিক ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ আণ্ডাৰস্কোৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ আণ্ডাৰস্কোৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প অহা বছৰলৈ ভাৰত ভ্ৰমণলৈ অহাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে। যোৱা বৰ্ষত আমেৰিকাৰ উইলমিংটনত কোৱাড সন্মিলন অনুষ্ঠিত হোৱাৰ পাছতে ভাৰতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ নেতাসকলক লৈ এই সন্মিলনৰ আয়োজন কৰিব। অৱশ্যে ভাৰতে এতিয়াও এই সন্মিলনৰ সময়সূচী ঘোষণা কৰা নাই। ছত্তীশগড়ত নক্সালবাদ বিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰা গৈছে। মাওবাদী কাৰ্যকলাপে সন্ত্ৰাসৰ সৃষ্টি কৰা এই খণ্ডত উল্লেখনীয় অগ্ৰগতি হিচাপে গৰিয়াবন্দ ধামতাৰী নোৱাপাৰা খণ্ডৰ এটা গুৰুত্বপূৰ্ণ মাওবাদী গোট উদান্তি এৰিয়া কমিটীৰ সকলো সক্ৰিয় সদস্যই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আৰক্ষী সূত্ৰই জনোৱা মতে ৰায়পুৰত আৰক্ষী মহাপৰিদৰ্শক অমৃশ মিশ্ৰাৰ ওচৰত 7 জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। ইয়াৰে শীৰ্ষ 2জন কমাণ্ডাৰৰ শিৰৰ মূল্য 8 লাখ টকাকৈ আছিল। আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত গোটটোৰ 2জন এৰিয়া কমাণ্ডাৰ সুনীল আৰু সচিব এৰেনাও আছে। তেওঁলোকে 2010 চনৰ পৰাই মাওবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল। দেশৰ আটাইতকৈ ব্যস্ত দিল্লী বিমানবন্দৰত কালি এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ ব্যৱস্থাত হোৱা কাৰিকৰী বিসংগতিৰ বাবে 800খনতকৈ অধিক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণত বিলম্ব হয়। পৰৱৰ্তী সময়ত দিল্লীৰ এই ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰতীয় বিমান প্ৰাধিকৰণে এই বিসংগতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এ এম এছ এছ ব্যৱস্থাৰ বিসংগতিৰ বাবে বিমান পৰিকল্পনা সম্পৰ্কীয় বাৰ্তাসমূহ সঠিকভাৱে প্ৰেৰণত পলম হৈছিল। এটা বিবৃতিত মন্ত্ৰালয়ে কয় যে দিল্লী বিমানবন্দৰৰ পৰা বিমান উৰণ ব্যৱস্থা স্বাভাৱিক হ'ব। অৱশ্যে আন কেতবোৰ বিষয়ৰ বাবে এ এম এছ এছ স্বয়ংক্ৰিয় ব্যৱস্থাৰ কিছু পলম হ'ব পাৰে যদিও ই সোনকালে স্বাভাৱিক হোৱাটো নিশ্চিত বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। মন্ত্ৰালয়ে কয় যে এই ব্যৱস্থাত হোৱা বিসংগতি কালি পোহৰলৈ আহে। এই সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ সচিবে ভাৰতীয় বিমান পৰিবহণৰ অধ্যক্ষ আৰু অন্যান্য বিষয়াসকলৰ সৈতে তৎক্ষণাত পৰ্যালোচনা বৈঠকৰ আয়োজন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যাৱতীয় নিৰ্দেশনা দিয়ে। গোৱাৰ পানাজীত অহা 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ 56 সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। নতুন দিল্লীত কালি চলচ্চিত্ৰ মহোৎসৱৰ মুকলি অনুষ্ঠানৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে কয় যে গোৱাত হ'বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱে এই ক্ষেত্ৰৰ সৈতে জড়িত সমগ্ৰ বিশ্বৰ শিল্পীসকলক একত্ৰিত কৰিব। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে কয় যে দেশৰ চলচ্চিত্ৰ জগতৰ যাত্ৰাক উদযাপন কৰাৰ বাবে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে 20 নৱেম্বৰত এই মহোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। 2028 চনত লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিক গেমছত পুৰুষ আৰু মহিলাৰ টি20 ক্ৰিকেট খেল অন্তৰ্ভুক্ত হ'ব বুলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCয়ে প্ৰকাশ কৰিছে। প্ৰতিটো শাখাতে 6টাকৈ দল থাকিব। এটা শতিকাৰো অধিক সময়ৰ পাছত ক্ৰীড়াৰ গোলকীয় সম্প্ৰসাৰণৰ দিশত ঐতিহাসিক মাইলৰ খুঁটি হিচাপে 28খন খেল অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি ব্ৰিছবেনৰ গাব্বাত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1:45 আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে কুইনছলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াক 48 ৰাণত পৰাস্ত কৰি শৃংখলাটোত 2-1 অগ্ৰগতি লাভ কৰে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে শৃংখলাটো দখলৰ বাবে আজি আপ্ৰাণ চেষ্টা চলাব। ইপিনে ভাৰতৰ বেগী বলাৰ জাসপ্ৰীত বুমৰাহক ইতিহাস ৰচনাৰ বাবে মাত্ৰ 1টা উইকেটৰ প্ৰয়োজন। আজিৰ খেলখনত 1টা উইকেট লাভ কৰিলে বুমৰাই টি20 আন্তঃৰাষ্ট্ৰীয় খেলত 100টা উইকেট লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে বিবেচিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি এংগোলা আৰু বটছোৱানা ভ্ৰমণসূচীৰে দেশ দুখনলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত 4খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি ব্ৰিছবেনৰ গাব্বাত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।